এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি গুৱাহাটীৰ ছেছন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ, 22 ডিচেম্বৰত পৰৱৰ্তী শুনানি, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত লামডিং আৰু বৰপেটাত হিতাধিকাৰীক 10,000 কৈ টকাৰ চেক বিতৰণ, নামৰূপত মন্ত্ৰী বিধায়কৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন অসম ভ্ৰমণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক, নগাঁও ঠিং ৰাজচক্ৰৰ 3,471 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান, আৰু সমগ্ৰ দেশজুৰি 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ ভাৰতীয় বীৰ শ্বহীদক স্মৰণ, ৰাজ্যৰ বিভিন্ন স্থানতো বিজয় দিৱস পালন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ 7 জন অভিযুক্তক কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সাৰ নিকাশী কাৰাগাৰৰ পৰা আৰু অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীক হাফলং উপ কাৰাগাৰৰ পৰা শুনানিৰ সময়ত আদালতৰ সৈতে সংযুক্ত কৰোৱা হয়। আদালতে গোচৰটোৰ পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়াৰ বাবে কামৰূপ মহানগৰ জিলা আৰু ছেছন আদালতলৈ প্ৰেৰণ কৰে। আদালতে অভিযুক্তসকলক পৰৱৰ্তী শুনানিৰ বাবে 22 ডিচেম্বৰত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে। আদালতৰ নিৰ্দেশ অনুসৰি শুনানিৰ পূৰ্বে অপৰাধ অনুসন্ধানকাৰী গোটৰ এটা দলে 7 জন অভিযুক্তক কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰে। একেদৰে অভিযুক্তসকলৰ পৰিয়ালকো পেনড্ৰাইভৰ জৰিয়তে অভিযোগনামাসহ অন্যান্য সংলগ্ন নথিপত্ৰ প্ৰদান কৰা হয়। আজিৰ শুনানিত অভিযুক্তসকলৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা ধ্ৰুৱজ্যোতি দাসে প্ৰতিনিধিত্ব কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ক্ষুব্ধ হৈ অধিবক্তাসকলে অভিযুক্তসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত আদালতে নিয়ম অনুসৰি অভিযুক্তৰ অধিবক্তা হিচাপে জিলা আইন সেৱা প্ৰাধিকাৰীক অধিবক্তা নিয়োগৰ নিৰ্দেশ দিয়ে। আজি গোচৰটোৰ শুনানিৰ পাছত ৰাজ্য চৰকাৰৰ লোক অধিবক্তা প্ৰদীপ কোঁৱৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
একচুৱেলি এতিয়াৰ পৰা তেল ট্ৰায়েল আৰম্ভ হ'ব আৰু প্ৰকৃত ট্ৰায়েল এতিয়াৰ পৰা আৰম্ভ হ'ব। আজি তেওঁলোকক কপি দিয়া কথা আছে। আগবেলা তেওঁলোকক চি আই ডি টিমে গৈ জেলত দিলে, জেল হাজতত জেলত দিয়াৰ পিছত জেল চুপাৰিণ্টে আটাইকেইজন একেযোগে বাক্সা আৰু হাফলঙত তেওঁলোকক হাৰ্ড কপি দিয়া হৈছে চাৰ্জশ্বিটৰ, আৰু ফেমিলি মেম্বাৰখিনি মাতি আনি অলপ আগতে ফেমিলি মেম্বাৰ এটা পেন ড্ৰাইভ দিয়া আছে, গোটেই চাৰ্জশ্বিটৰ পৰা আদি কৰি ডকুমেণ্ট অলৰেডি তেওঁলোকক দিয়া পেন ড্ৰাইভত দি দিয়া হৈছে। তাৰপিছত অহা 22 তাৰিখে ডেট ফিক্স কৰি দিওঁ এপিয়াৰেন্স হ'ব 21%, আৰু এইটো কমিট কৰিব 22 তাৰিখে, তেতিয়া ছেচন কৰিলে কমিট কৰিব 22 তাৰিখে কমিট, অহা 22 ডিচেম্বৰত। মানে আজি আপোনাৰ ভাচলি হৈ আছে, তেওঁলোকৰ অহনা কৈ ইয়াত সুধিবলগীয়া একো নাই, তেওঁলোকৰ ষ্টিকমতে আছে না হেল্থৰ কথা, সেইটো তেওঁ হেল্থটো ঠিকে আছে, সেইখিনি কথা আলোচনা হৈছে আৰু কপি দিয়া হৈছে, কপি হেণ্ড অভাৰ কৰা হৈছে।
ইপিনে অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি জনতাৰ শিল্পী জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ বাবে ৰাজ্যসভাত দাবী উত্থাপন কৰে। অসম গণ পৰিষদ তথা অসমবাসীৰ হৈ এই দাবী উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে জুবিন গাৰ্গে অসমীয়া ভাষাৰ উপৰি তামিল, তেলেগু, মালায়ালম, হিন্দী আদি ভাষাত গীত গাইছিল। সমান্তৰালভাৱে তেওঁ আৰ্তজনক বিভিন্ন সময়ত নিজৰ গাঁঠিৰ ধন ভাঙি সহায় কৰি আহিছিল। পৰিৱেশ সুৰক্ষাৰ হকে মাত মাতি অহা শিল্পীগৰাকী প্ৰকৃতিৰ বন্ধু আছিল বুলিও সাংসদগৰাকীয়ে কয়। জুবিন গাৰ্গৰ মৃত্যুত দেশে এজন সুযোগ্য সন্তান হেৰুওৱা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে তেওঁক ভাৰত ৰত্নৰে বিভূষিত কৰাৰ বাবে আহান
জনায়। Love also. Sir, today I, on behalf of the people of Assam, Assam Gana Parishad, and my party president, Atul Bora, through you, I like to request government to confirm Bharat Ratna Award to legend Jubin Garg, sir.
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লামডিং সমষ্টিৰ মুঠ 27,310 গৰাকী হিতাধিকাৰীক 10,000 কৈ টকাৰ চেক বিতৰণ কৰে। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত অনুষ্ঠিত জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ 35 লাখ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ 10,000 কৈ টকাৰ চেক বিতৰণৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। তেওঁ চৰকাৰে দিয়া এই ধনৰ সৎ ব্যৱহাৰ কৰিবলৈ মহিলাসকলক আহান জনায়। ডঃ শৰ্মাই কয় যে যিসকল মহিলাই এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন স্বাৱলম্বিতাৰ ক্ষেত্ৰত খৰচ নকৰি আন কিবা শিতানত খৰচ কৰে, সেইসকল মহিলাক এই আঁচনিৰ পৰৱৰ্তী কিস্তিৰ পৰা আঁতৰত ৰখা হ'ব। উদ্যমিতা আঁচনিৰ তৃতীয় কিস্তিত 50,000 টকা পৰ্যন্ত দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 35 লাখ মহিলাক 10,000 টকাকৈ দিয়াৰ বাবদ চৰকাৰৰ প্ৰায় 3,200 কোটি টকা ব্যয় হ'ব। মহিলাসকলক অধিকাৰ দিয়া আৰু তেওঁলোকৰ জৰিয়তে সমাজক শক্তিশালী কৰি গঢ়ি তোলাই এই আঁচনিৰ লক্ষ্য বুলি ডঃ শৰ্মাই উল্লেখ কৰে। লামডিং সমষ্টিৰ বহু মহিলাৰ সম্প্ৰতি লাখপতি বাইদেউ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নাৰী শক্তিক আগবঢ়াই নি আত্মনিৰ্ভৰ অসম গঢ়াৰ যাত্ৰা চৰকাৰে অব্যাহত ৰাখিব।
ফেব্ৰুৱাৰী 15 তাৰিখৰ আগতে আমি গোটেই অসমতে মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰি এই আঁচনিৰ প্ৰথম পৰ্যায় আমি শেষ কৰিব বিচাৰিছো। প্ৰথম পৰ্যায়ৰ পিছত আমি আপোনালোকৰ মাজত আকৌ আহিম আৰু এই আঁচনিখন এটা নতুন পৰ্যায়লৈকে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। আমাৰ এই আঁচনিখনৰ লক্ষ্য হ'ল আপোনালোকক অধিকাৰ দিয়া, আপোনালোকৰ জৰিয়তে সমাজৰ আৰু অসমৰ অৰ্থনীতিৰ যি শক্তি তাক অধিক শক্তিশালী কৰা।
মুখ্যমন্ত্ৰী আজি বৰপেটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 20,006 মহিলাৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। এই উপলক্ষে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত এখন সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে অসমৰ 8,00,000 মহিলাই লাখপতি বাইদেউৰ সুবিধা লাভ কৰিছে। মহিলা সবলীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিৰ ধন অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত 32,00,000 মহিলাৰ মাজত বিতৰণ কৰা হ'ব বুলি তেওঁ কয়। মুঠ 34,000 কোটি টকা ব্যয়েৰে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী হ'বলৈ তেওঁ আহান জনায়। চৰকাৰে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 10,000 টকা আগবঢ়াই আহিছে বুলিও তেওঁ কয়। প্ৰথম কিস্তিৰ ধন সফলতাৰে ব্যয় কৰা মহিলাসকলক চৰকাৰে পৰৱৰ্তী পৰ্যায়ত 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰিব বুলিও ডঃ শৰ্মাই কয়। বৰপেটাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিৰ ধন বিতৰণ কৰাৰ পাছত সাংবাদিকৰ আগত কেইবাটাও বিষয় সন্দৰ্ভত মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আৰক্ষী আদালতত দাখিল কৰা অভিযোগনামা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তদন্তকাৰী গোটে আদালতত দাখিল কৰা অভিযোগনামাক একাংশ লোকে সমালোচনা কৰি তদন্ত প্ৰক্ৰিয়াটোত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
অহা 20 আৰু 21 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে শাসকীয় দল বিজেপি আৰু চৰকাৰে তৎপৰতা অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটী মহানগৰী সুন্দৰকৈ সজাই তোলা হৈছে। 20 ডিচেম্বৰত শ্ৰীমোদীয়ে বৰজিয়াৰ বিমান বন্দৰত এটা নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী আৰু জনসভা সফল কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি উত্তৰ গুৱাহাটী মণ্ডলত বিজেপিৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নেওগ, অসম প্ৰদেশ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, উত্তৰ গুৱাহাটী সংমণ্ডলৰ ৰঞ্জন বৰুৱা আদিয়ে অংশগ্ৰহণ কৰি সভাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। একেদৰে 21 ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপৰ এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ নামৰূপৰ সভাস্থলী পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু স্থানীয় বিধায়ক তৰংগ গগৈয়ে কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীদ্বয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। নগাঁও জিলাৰ ঢিং ৰাজচক্ৰৰ 3,471 বিঘা ভূমিত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনৰ এই উচ্ছেদ অভিযান অহা 20 ডিচেম্বৰলৈকে চলিব। উল্লেখযোগ্য যে অঞ্চলটোত একাংশ লোকে চৰকাৰী ভূমি দখল কৰি মীন পালনৰ বাবে পুখুৰী খন্দাইছিল। প্ৰশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰে। ঢিং ৰাজচক্ৰৰ চালনাবাৰী, ভেৰভেৰী বিল, টুকটুকি, আহোমগাঁও, কটহগুৰি আৰু ৰৌমাৰী বিলত জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি দেশজুৰি বিজয় দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানতো আজি বিজয় দিৱস পালন কৰা হৈছে। অসম আৰক্ষীয়ে বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। একেদৰে ঠায়ে ঠায়ে বীৰ সৈনিকসকলক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে পাকিস্তানী সেনাবাহিনীয়ে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু পূব পাকিস্তান বাংলাদেশ নামেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত হৈছিল। বিজয় দিৱস উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনায়। বজালী জিলাৰ অন্তৰ্গত অকয়া নন্দচুপাৰ অকয়া সত্ৰৰ সমীপত 1971 চনৰ পাক ভাৰত যুদ্ধত মাতৃভূমিৰ কাৰণে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ স্মৰণত বিজয় দিৱস উদযাপন কৰা হয়। ধুবুৰীত আজি জিলা শিশু সুৰক্ষা গোট, মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত সুৰক্ষিত শৈশৱ সোণালী অসম শীৰ্ষক 90-দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। এই কাৰ্যসূচীত উপস্থিত থকা অধিবক্তাসকলে শিশু সুৰক্ষা আৰু শিশু অধিকাৰৰ বিভিন্ন আইন, পক্সো আইন, শিশু নিৰ্যাতন, বাল্য বিবাহ, শিশু শ্ৰমিক আদি সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰযোজ্য বিভিন্ন আইনৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। লখিমপুৰতো আজি সুৰক্ষিত শৈশৱ সোণালী অসম কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসন তথা ৰাজ্যিক শিশু সুৰক্ষা সমিতি অসমৰ সহযোগত জিলাখনৰ আৱৰ্ত ভৱনত এই কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰতো 90 দিনীয়া এই শিশু সুৰক্ষা অভিযান কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত শিশু সুৰক্ষাৰ সৈতে জড়িত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি, শিৱসাগৰ আদি জিলাতো আজি সুৰক্ষিত শৈশৱ সোণালী অসম কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰে নিলম্বিত অসামৰিক সেৱাৰ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক নিলম্বন কৰা হৈছিল। বিষয়াগৰাকীৰ আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত চলাই চৰকাৰে অসামৰিক সেৱাৰ বিধি অনুযায়ী তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। অৰুণিমা গোস্বামীৰ পৰা।
অসম আৰক্ষীত খালী হৈ থকা 2,350 পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে বিজ্ঞাপন প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনে প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবঢ়া বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে আজি প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি 48 উপ পৰিদৰ্শক পদ, 39 সহকাৰী কাৰাধ্যক্ষ, 1,052 কনিষ্টবলৰ পদকে ধৰি বিভিন্ন পৰ্যায়ৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। ৰাজ্যত মৃত্যুঞ্জয় 108 জৰুৰীকালীন সেৱা পৰিচালনা কৰা প্ৰতিষ্ঠান GVKEMRI গ্ৰীণ হেল্থ ছাৰ্ভিচেছে বৰ্খাস্ত নকৰা কৰ্মচাৰীসকলক 22 ডিচেম্বৰ বা তাৰ আগেয়ে কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে নিজৰ স্থিতি স্পষ্ট কৰি আজি কয় যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কৰ্তব্যত যোগদান নকৰা কৰ্মচাৰীসকলক বৰ্খাস্ত কৰা হ'ব। উল্লেখযোগ্য যে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি বিগত কেইবাদিনো ধৰি সদৌ অসম 108 মৃত্যুঞ্জয় সেৱা সন্থাৰ উদ্যোগত একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এনে প্ৰতিবাদক অবৈধ আখ্যা দি পৰিচালনা প্ৰতিষ্ঠানটোৱে ইতিমধ্যে 850 গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। বৰ্খাস্ত নোহোৱা আন একাংশ কৰ্মচাৰীয়ে কৰ্তব্যত যোগদানৰ পৰা বিৰত আছে। এই কৰ্মচাৰীসকলক কৰ্তব্যত যোগদানৰ সময়সীমা বান্ধি দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰতিষ্ঠানটোৱে বৰ্খাস্ত হোৱা কৰ্মচাৰীসকলৰ ঠাইত নতুন কৰ্মচাৰী নিয়োগ কৰিছে। শোণিতপুৰ জিলাত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা, মীন আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে হিতাধিকাৰীসকলে যাতে চৰকাৰী আঁচনিৰ সুবিধা সময়মতে লাভ কৰিব পাৰে সেই বিষয়টো গুৰুত্ব আৰোপ কৰা হয়। কৃষি, পশুপালন আৰু দুগ্ধ উন্নয়ন খণ্ডত ৰাজ্যখনক স্বাৱলম্বী কৰি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে। তেওঁ ৰাজ্যখনত দুগ্ধ, কণী আৰু আলংকাৰিক মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু এইসমূহ অন্য ৰাজ্যলৈ যোগান ধৰাৰ লক্ষ্যৰে কাম কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। এই বৈঠকত বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। এই পৰ্টেলটোৰ জৰিয়তে শিল্পীসকলে ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আজিৰ পৰা অহা 7 জানুৱাৰীলৈ এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি গুৱাহাটীৰ ছেছন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ, 22 ডিচেম্বৰত পৰৱৰ্তী শুনানি। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত লামডিং আৰু বৰপেটাত হিতাধিকাৰীক 10,000 টকাৰ চেক বিতৰণ। নামৰূপত মন্ত্ৰী বিধায়কৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন অসম ভ্ৰমণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক। নগৰ ঢিং ৰাজচক্ৰৰ 3,471 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু সমগ্ৰ দেশজুৰি 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ ভাৰতীয় বীৰ শ্বহীদক স্মৰণ, ৰাজ্যৰ বিভিন্ন স্থানতো বিজয় দিৱস পালন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।